দ্বিতীয় বিৱৰণ 32 অধ্যায়। হে আকাশমণ্ডল, মোৰ কথালৈ কাণ পাতা, হে পৃথিৱী, মোৰ মুখৰ কথা শুনা। মোৰ উপদেশ বৰষুণৰ দৰে টোপাটোপে পৰক, মোৰ কথা নিয়ৰৰ দৰে নামি আহক, সেয়ে কোমল টিনৰ ওপৰত লাহে লাহে পৰা বৰষুণৰ নিচিনা, গছ গছনিৰ ওপৰত জাক জাক বৰষুণৰ নিচিনাকৈ পৰক। কিয়নো মই যীহোৱাৰ নাম ঘোষণা কৰিম, তোমালোকে আমাৰ যীহোৱাৰ মহিমা প্ৰশংসা কৰা। তেওঁ আশ্চয় শিলা, তেওঁ কাৰ্য নিখুঁত, তেওঁ সকলো পথ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে, তেওঁ ন্যায়বান আৰু সৎ। তেওঁলোকে তেওঁৰ বিৰুদ্ধে অখ্ৰীষ্টাচৰণ ব্যৱহাৰ কৰিছে, তেওঁলোকৰ পাপৰ কাৰণে তেওঁলোক তেওঁৰ সন্তান নহয়, তেওঁলোক এক বিপদগামী আৰু কুটিল বংশ, হে অবুজ
বুদ্ধিহীন জাতি।
এইৰূপেই তোমালোকে যীহোৱাৰ পৰিশোধ কৰানে? তেওঁ জানো তোমালোকৰ পিতৃ আৰু সৰ্জনকৰ্তা নহয়?
তেওঁৱেই তোমালোকক সৰ্জন কৰি
জাতিৰূপে স্থাপন কৰিলে। সেই পুৰণি দিনবোৰৰ কথা সোঁৱৰা, অনেক পুৰুষৰ আগৰ বৰ্ষবোৰ বিষয়ে ভাবা। সেই সকলো দিনৰ কথা তোমালোকৰ পিতৃক সোধা, তেওঁলোকে তোমালোকক জনাব। বৃদ্ধসকলক সোধা, তেওঁলোকে তোমালোকক ক'ব। সৰ্বোপৰি ঈশ্বৰে যেতিয়া জাতিবোৰক নিজৰ আধিপত্য ভাগ কৰি দিলে, মনুষ্যক বিভিন্ন জাতিক ভাগ কৰিলে, তেতিয়া ইজৰাইল জাতিৰ লোকসংখ্যা অনুসাৰে তেওঁ জাতিবোৰৰ সীমা স্থিৰ কৰিলে। কিয়নো যীহোৱাৰ অংশই হৈছে তেওঁৰ লোকসকল, জাকোবৰ বংশই হ'ল তেওঁ অধিকাৰৰ অংশ। তেওঁক এক মৰুভূমিত পালে, আৰ্টনাট ভৰা জয়াল মৰুভূমিত পালে। তেওঁক আৱৰি ৰাখিলে, যতন কৰিলে, তেওঁ নিজৰ চকুৰ মণিৰ দৰেই তেওঁক পহৰা দি ৰাখিলে। যেনেকৈ ঈগল চৰায়ে নিজৰ বাহক পহৰা দিয়ে, যেনেকৈ পোৱালীয়ে উৰিবলৈ ঈগলে সঘনে বাঁহ লৰাই দিয়ে আৰু তাৰ ওপৰত উৰি ফুৰে, যেনেকৈ সিহঁতক ওপৰলৈ তুলি নিবলৈ নিজৰ ডেউকা মেলি দিয়ে আৰু নিজৰ ডেউকাৰ ওপৰত সিহঁতক বৈ নিয়ে, তেনেকৈ যীহোৱাই অকলেই জাকোবক চলাই লৈ ফুৰিলে। তেওঁৰ লগত আন কোনো বিদেশী দেৱতা নাছিল। পৃথিৱীৰ পাৰ্বত্য ঠাই ওপৰত তেওঁ জাকোবক ৰাখিলে, খেতিত উৎপন্ন হোৱা শস্য খাবলৈ দিলে, হিলনিৰ পৰা মধু আৰু হিলাময় দুৰাৰু পাহাৰৰ পৰা তেল দি পৰিপুষ্ট কৰিলে, গৰু গাখীৰ পৰা উৎপন্ন হোৱা মাখন আৰু মেৰ চাগ পালৰ পৰা গাখীৰ দিলে, চৰ্বিযুক্ত মেৰ পোৱালীৰ আৰু বাচান দেখিয় মতা মেৰ, মতা ছাগলী আৰু উত্তম ঘেঁহু ধানৰ আটা তেওঁক দিলে। হে ইজৰাইল, তোমালোকে আঙুৰৰ পৰা তৈয়াৰী বুৰবুৰণিৰ উঠা উত্তম দ্ৰাক্ষাৰস পান কৰিলা। জাকোবে হৃষ্টপুষ্ট হৈ খালে, কিন্তু যীচুৰুণৰ চৰ্বি বাঢ়িল আৰু লাঠ মাৰিলে। হে যীচুৰুণ, তুমি মেদযুক্ত, ফথুলকাই আৰু মৰ্চিন হলা। তাৰপাছত তেওঁ নিজৰ সৃষ্টিকৰ্তা ঈশ্বৰক ত্যাগ কৰিলে আৰু নিজৰ পৰিত্ৰাণৰ শিলাক অগ্ৰাহ্য কৰিলে। তেওঁলোকে অন্য দেৱতালৈ কৰা সেৱা পূজাই যীহোৱাক ঈক্ষাম্বিত কৰিলে, ঘিনলগীয়া বিষয়বোৰে তেওঁক ক্ৰুদ্ধ কৰিলে, ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে বলি উৎসৰ্গ কৰিলে, ঈশ্বৰলৈ নহয়, যি দেৱতাবোৰক তেওঁলোকে কেতিয়াও নাজানিছিল, সেই নতুন দেৱতাবোৰ সম্প্ৰতি আহি পৰিল, যি দেৱতাবোৰক তোমালোকৰ পূৰ্বপুৰুষসকলেও ভয় নকৰিছিল, যি ঈশ্বৰে তোমালোকক জন্ম দিলে, তোমালোকৰ পিতৃ হ'ল, তোমালোকে সেই শিলাক অগ্ৰাহ্য কৰিলা, তোমালোকৰ জন্মদাতা ঈশ্বৰক তোমালোকে পাহৰিলা। যীহোৱাই এই সকলো দেখি ঈক্ষাম্বিত হ'ল, তেওঁ নিজৰ পুত্ৰ কন্যাক অগ্ৰাহ্য কৰিলে। তেওঁ ক'লে, মই তেওঁলোকৰ পৰা মোৰ মুখ লুকুৱাম, তেওঁলোকৰ শেষ দশা কি হ'ব মই তাক চাম, কিয়নো তেওঁলোক একেবাৰে বিপথে চলা বংশ, অবিশ্বাসী সন্তান। যি ঈশ্বৰ নহয় তাৰ সেৱা পূজাৰ দ্বাৰাই তেওঁলোক মোক ইখাম্বিত কৰিলে, তেওঁলোকৰ অসাৰ মূৰ্তিবোৰৰ দ্বাৰাই মোক ক্ৰোধ জন্মালে। এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱা লোকসকলৰ দ্বাৰা ঈৰ্ষা জন্মাম, এক নিবুদ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰিম, কিয়নো মোৰ ক্ৰোধত এক অগ্নি প্ৰজ্বলিত হৈছে, চিউলৰ গভীৰতালৈকে পুৰিছে, ই পৃথিৱী আৰু তাৰ উৎপাদিত বস্তু গ্ৰাস কৰিছে, পৰ্বতৰ ভিত্তিমূলবোৰ জ্বলাইছে। মই তেওঁলোকৰ ওপৰত দুৰ্যোগৰ স্তূপ গঢ়িম, তেওঁলোকৰ অহিতে মোৰ কাঁড়বোৰ এৰিম, দেহ শুকাই যোৱা দুৰ্ভিক্ষ, প্ৰচণ্ড বিনাশকাৰী কষ্টদায়ক মহামাৰী, তেওঁলোকৰ অহিতে মই মাটিত বগাই ফুৰা জীৱৰ বৃক্ষপূৰ্ণ হিংসু পশুবোৰৰ দাঁত পঠাম, বাটত তৰোৱালে মাৰিব, ভিতৰ কোঠালিত আতংকত মৰিব, যুৱক আৰু কুমাৰীসকলক পিয়া খোৱা কেঁচুৱা আৰু পকামৰীয়া বৃদ্ধ একেভাৱে বিনষ্ট কৰিব। মই ক'লো যে মই তেওঁলোকক হিঁচৰিত কৰিম আৰু মনুষ্যৰ মনৰ পৰা তেওঁলোকৰ স্মৃতি মচি পেলাম, কিন্তু মই তেওঁলোকৰ শত্ৰুবোৰৰ ক্ৰোধাগ্নিলৈ ভয় কৰিলোঁ, কিয়নো তেওঁলোকৰ শত্ৰুপক্ষই ভুল বুজি ক'ব পাৰে যে আমাৰ হাতেৰে বিজয়ী হ'লোঁ। এই সকলো কৰাজন জিহুৱা নহয়, তেওঁলোক এক বিবেকহীন জাতি, তেওঁলোকৰ বিচাৰ বুদ্ধি বুলি একো নাই, তেওঁলোক জ্ঞানী হোৱা হ'লে এই কথা বুজিলেহেঁতেন, শেষ দশা কি হ'ব তেওঁলোকে বিবেচনা কৰিলেহেঁতেন, এজনে কেনেকৈ এহেজাৰজনক ছত্ৰভংগ কৰিব পাৰে আৰু দুজনে দশ সহস্ৰজনক খেদাব পাৰে, যিদৰে তেওঁলোকৰ শিলাই তেওঁলোকৰ শত্ৰুৰ হাতত বেচি নিদিয়ে, যদিহে জিহুৱাই তেওঁলোকক শত্ৰুৰ হাতত তুলি নিদিয়ে, শত্ৰুৰ শিলা আমাৰ শিলাৰ নিচিনা নহয়, আমাৰ শত্ৰুবোৰেও এইদৰে স্বীকাৰ কৰে, সিহঁতৰ দ্ৰাক্ষালতা চদুমৰ দ্ৰাক্ষাকুণ্ডৰ পৰা আৰু ঘমুৰাৰ দ্ৰাক্ষাবাৰীৰ পৰা অহা, সিহঁতৰ আঙুৰবোৰ বিষযুক্ত আঙুৰ, সিহঁতৰ থোকবোৰ তিতা, সিহঁতৰ দ্ৰাক্ষাৰস সাপৰ বিষ, ফেটি সাপৰ ভয়ানক বিষ, এই কথা মই জানো হাঁচি ৰখা নাই, মোৰ ভঁৰালত জানো মোহৰ মাৰি থোৱা নাই, সিহঁতৰ ভৰি পিছল খোৱা সময়ত প্ৰতিকাৰ সদা আৰু প্ৰতিফল দিয়া মোৰহে কাৰ্য, কিয়নো সিহঁতৰ ক্লেশৰ কাল ওচৰ চাপিছে আৰু সিহঁতলৈ ঘটিবলগীয়া সৰ্বনাশ শীঘ্ৰে ঘটিব। জিহুৱাই যেতিয়া দেখিব যে তেওঁ লোকসকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে, তেতিয়া অৱশ্যে জিহুৱাই তেওঁৰ লোকসকলৰ পক্ষ ল'ব, তেওঁ দাগবোৰক কৃপা কৰিব, তেওঁ তেতিয়া ক'ব তেওঁলোকৰ দেৱতাবোৰ ক'ত আছে, ক'ত আছে তেওঁলোকৰ সেই শিল যিহত তেওঁলোকে আশ্ৰয় লৈছিল, তেওঁলোকৰ বলিবোৰ মেদযুক্ত আহাৰ কোনে ভোজন কৰিছিল আৰু পেয় নৈবেদ্যৰ দ্ৰাক্ষাৰস কোনে পান কৰিছিল, এতিয়া সেইবোৰে উঠি তোমালোকক সহায় কৰক, সেইবোৰে তোমালোকৰ আশ্ৰয় হওক। এতিয়া তোমালোকে ভাবি চোৱা, ময়েই তেওঁ, মোৰ বাহিৰে আন কোনো দেৱতা নাই, ময়ে মাৰোঁ আৰু ময়ে জীয়াওঁ, ময়ে ঘা লগাওঁ আৰু ময়ে সুস্থ কৰোঁ, মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই, কিয়নো মই আকাশলৈ হাত দাঙি শপত খাই ক'লো মোৰ চিৰস্থায়ী জীৱনৰ শপত, যেতিয়া মোৰ জিলিকি থকা তৰোৱালত ধাৰ দিওঁ, ন্যায় বিচাৰ কৰিবলৈ মোৰ হাতেৰে তাক ধৰোঁ, তেতিয়া মই মোৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিম আৰু মোক ঘৃণাওতা সকলক প্ৰতিফল দিম, হত হোৱা লোক আৰু বন্দীসকলৰ তেজেৰে সৈতে মোৰ কাঁড়বোৰক মই তেজ পান কৰাই মতলীয়া কৰিম। মূৰ তৰোৱালে মঙ খাব, দীঘল চুলি থকা হত্তুৰ মূৰৰ মঙ খাব। হে আকাশমণ্ডল আনন্দিত হোৱা, হে সকলো জাতিৰ লোকসকল, তোমালোকে জিহুৱাৰ লোকসকলৰ সৈতে প্ৰশংসা কৰা, তেওঁ আৰাধনা কৰা, কিয়নো তেওঁ নিজ সন্তানবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ সাধিব, তেওঁ শত্ৰুবোৰক প্ৰতিফল দিব, তেওঁ ঘৃণাওতাসকলক প্ৰতিফল দি নিজৰ লোকসকলৰ অৰ্থে ভূমি হুঁচি কৰিব। এইদৰে মুচি আৰু নুনৰ পুত্ৰ যিহুচুৱাই গৈ এই গীতৰ সকলো কথা লোকসকলক শুনালে। ইজৰাইলীয়া লোকসকলৰ আগত মুচিয়ে যেতিয়া এই গীতবোৰ গাই শেষ কৰিলে, তেতিয়া তেওঁলোকক ক'লে, যি সকলো কথা আপোনালোকৰ বিৰুদ্ধে সাক্ষ্যস্বৰূপে আজি মই আপোনালোকক ক'লোঁ, তাক আপোনালোকে মনত গাঁঠি ৰাখক, যাতে এই নিয়মৰ সকলো কথা যত্নেৰে সৈতে পালন কৰিবৰ কাৰণে আপোনালোকৰ সন্তানসকলক আজ্ঞা দিব পাৰে। কিয়নো আপোনালোকৰ কাৰণে ই সাধাৰণ কথা নহয়, বৰঞ্চ জীৱনৰহে কথা, কাৰণ ইয়াতেই আপোনালোকৰ জীৱন আছে, আৰু আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ জৰ্দন পাৰ হৈ যাব, সেই দেশত ইয়াৰ দ্বাৰাই আপোনালোক দীৰ্ঘায়ু হ'ব পাৰে। মুচিৰ মৃত্যুৰ বিষয়ে কোৱা। সেইদিনাখনেই জিহুৱাই মুচিক ক'লে, তুমি জিৰিহুৰ বিপৰীতে মোৱাব দেশত থকা সেই অবাৰিম পৰ্বতমালাৰ নবু পাহাৰৰ ওপৰলৈ উঠি যোৱা, আৰু ইজৰাইলীয়াসকলক অধিকাৰৰ অৰ্থে মই যি দেশ দিবলৈ গৈ আছো সেই কণান দেশ চোৱাগৈ। যেনেকৈ তোমাৰ ককায়েৰা হাৰুণৰ মৃত্যু হুৰ পাহাৰত হৈছিল, আৰু তেওঁ নিজৰ পূৰ্বপুৰুষসকলৰ ওচৰলৈ গৈছিল, তেনেকৈ তোমাৰ মৃত্যু সেই পাহাৰৰ ওপৰতে হ'ব, আৰু তুমিও পূৰ্বপুৰুষসকলৰ ওচৰলৈ গুচি যাবা। কিয়নো চীন মৰুভূমিত কাদেশৰ মিৰিবা পানীৰ ওচৰত ইজৰাইলীয়া সন্তানসকলৰ মাজত মোৰ পবিত্ৰতা মানি নচলি তোমালোকে ইজৰাইলীয়া সন্তানসকলৰ আগত মোৰ প্ৰতি অবিশ্বাসৰ কাৰ্য কৰিছিলা, তথাপিও মই ইজৰাইলীয়া সন্তানসকলক যি দেশ দিবলৈ গৈ আছো তুমি সেই দেশত নুসুমাবা, কিন্তু কেৱল দূৰৰ পৰা তাক চাবলৈ পাবা।